والذاريات ذروا
হপত ধূলি উৰুৱাই নিয়া বতাহৰ,
فالحاملات وقرا
তাৰ পিছত পানীৰ বোজা বহনকাৰী মেঘমালাৰ,
فالجاريات يسرا
তাৰ পিছত মৃদু গতিত বৈ যোৱা নৌযানসমূহৰ,
فالمقسمات امرا
তাৰ পিছত আল্লাহৰ নিৰ্দেশ বণ্টনকাৰী ফৰিষ্টাসকলৰ,
انما توعدون لصادق
তোমালোকক দিয়া প্ৰতিশ্ৰুতি নিশ্চিতভাৱে সত্য,
وَإِنَّ الدِّينَ لَوَاقِعٌ
نِتْشَي پُتِرَنْ دِبَوْكْ أَوَشَّمْ بَبِي
وَالسَّمَاءِ ذَاتِ الْحُبُكْ
حَبَدْ بَهُ پَدْ بِخِشْتَ عَكَخَرْ
إِنَّكُمْ لَفِي قَوْلٍ مُخْتَلِفٍ
نِتْشَي تُمَنُكْ پَرَسْبَرَ بِرُدِي قَتَتْ لِبْتَ
يُؤْفَكُ عَنْهُ مَنْ أُفِكْ
يَارْ پَرَا بِرُوتَ ثَكَي هَي بِكْتِي جَاكْ بِرُوتَ رَكَا هِسَي
قتل الخراصون
مثله হকল তথা অনুমানত কথা কোৱা হকল ধংখ হউ,
الذين هم في غمره ساهون
জি হকল খন্দে সংখয়ত নিপতিত উদাসীন,
يسالون ايان يوم الدين
হিয়তে কুদে প্রতিদান দিবক কেতিয়া হব,
يومهم على النار يفتنون
كوا جدنا خيوتك اغنيت حستي ديا هبو
ذوقوا فتنتكم هذا الذي كنتم به تستعجلون
كوا هبو تمالك تمالكر حستي بھوك كرا يار بابي تمالك خردھر كوريسلا
ان المتقين في جنات وعيون
নিশ্চয় মুত্তাকি হকল থাকিব জান্নাতত আৰু প্ৰসৰবন সমূহৰ মাজত,
اخذين ما آتاهم ربهم انهم كانوا قبل ذلك محسنين
তেওঁলোকৰ প্ৰতিপালকে তেওঁলোকক যি দান কৰিব সেয়া তেওঁলোকে আনন্দ চিত্তে গ্ৰহণ কৰিব, নিশ্চয় ইতিপূৰ্বে তেওঁলোক আছিল সৎকৰ্মশীল,
কানু কলিলাম মিনাল লাইলি মা ইয়াহজাউন
তেওঁলোকে ৰাতিত অতি কম সময়ত উপনীত কটাইছিল,
ওয়াবিল আসহারিহুম ইস্তাগফিরুন
আৰু ৰাতিৰ শেষ প্ৰহৰত তেওঁলোকে ক্ষমা প্ৰাৰ্থনা কৰিছিল,
وفي اموالهم حق للسائل والمحروم
আৰু তেওঁলোকৰ ধন সম্পদত আছিল ভিখাৰী আৰু বঞ্চিতসকলৰ প্ৰাপ্য,
وفي الارض ايات للموقنين
আৰু সুনিশ্চিত বিশ্বাসীসকলৰ বাবে পৃথিৱীত আছে বহুতো নিদৰ্শন,
وفي انفسكم افلا تبصرون
আৰু তোমালোকৰ নিজৰ মাজতো আছে বহুতো নিদৰ্শন, তোমালোকে লক্ষ্য নকৰা নেকি,
وفي السماء رزقكم وما توعدون
আৰু আকাশত আছে তোমালোকৰ জীৱিকা আৰু প্ৰতিশ্ৰুতি দিয়া সকলো বস্তু,
فورب السماء والارض انه لحق مثل ما انكم تنطقون
এতেকে আকাশ আৰু পৃথিৱীৰ প্ৰতিপালকৰ শপত, নিশ্চয় এইটো পৰম সত্য যেনেকৈ তোমালোকৰ কথা কোৱাটো সত্য,
هل اتاك حديث ضيف ابراهيم المكرمين
ইব্রাহিমৰ সন্মানিত অতিথিসকলৰ বৃত্তান্ত তোমাৰ ওচৰলৈ আহিছেনে,
إذ دخلوا عليه فقالوا سلاما قال سلام قوم منكرون
যেতিয়া তেওঁলোকে তেওঁৰ ওচৰত আহি উপস্থিত হল আৰু কলে সালাম, উত্তৰত তেওঁ কলে সালাম, এওঁলোক দেখোন অচিনাকি ব্যক্তি,
فراغ إلى أهله فجاء بعجل سمين
তাৰ পিছত তেওঁ সংগোপনে নিজৰ গৃহিণীৰ ওচৰলৈ গ'ল আৰু এটা স্বাস্থ্যৱান গো পোৱালী ভজালৈ উপস্থিত হ'ল,
فقربه إليهم قال ألا تأكلون
তাৰ পিছত তেওঁ সেইটো তেওঁলোকৰ সন্মুখত ৰাখি কলে, আপোনালোকে নাখায় নেকি?
فأوجس منهم خيفة قالوا لا تخف وبشروه بغلام عليم
ফলত তেওঁলোকৰ বিষয়ে তেওঁৰ মনত ভীতিৰ সঞ্চাৰ হ'ল। তেওঁলোকে ক'লে, ভয় নকৰিব। অৱশেষত তেওঁলোকে তেওঁক এজন জ্ঞানী পুত্ৰ সন্তানৰ সুসংবাদ দিলে।
فأقبلت امرأته في صرة فصكت وجهها وقالت عجوز عقيم
তেতিয়া স্ত্রীয়ে চিঞৰি চিঞৰি আগুৱাই আহিল আৰু নিজৰ মুখত থপৰিয়াই কলে, বন্ধা বৃদ্ধা এজনীৰ সন্তান কেনেকৈ হ'ব?
قالوا كذلك قال ربك إنه هو الحكيم العليم
তেওঁলোকে কলে, তোমাৰ প্ৰতিপালকে এইটোৱে কৈছে, নিশ্চয় তেওঁ প্ৰজ্ঞাময় সৰ্বজ্ঞ।
قال فما خطبكم أيها المرسلون
ইব্রাহিমে কলে, হে প্ৰেৰিত ফিস্তাসকল, তোমালোকৰ বিশেষ কাম কি?
قالوا إنا أرسلنا إلى قوم مجرمين
তেওঁলোকে কলে, নিশ্চয় আমাক এটা অপরাধী সম্প্রদায়ের ওসরলে প্রেরণ করা হয়েছে।
لنرسل عليهم حجارة من طين
সিহঁতর উপরত পকা মাটির টুকরা নিক্ষেপ করিবলৈ।
مسومة عند ربك للمسرفين
যেটো তোমার প্রতিপালকৰ ফালৰ পৰা চিহ্নিত সীমা লঙ্ঘনকারী সকলৰ বাবে।
فأخرجنا من كان فيها من المؤمنين
আৰু তাত যিসকল মুমিন আছিল আমি সিহঁতক উলিয়াই আনিছো।
فما وجدنا فيها غير بيت من المسلمين
কিন্তু আমি তাত এটা পৰিয়ালৰ বাহিৰে আন কোনো মুছলিম পোৱা নাছিলো।
وتركنا فيها آية للذين يخافون العذاب الأليم
আৰু যিসকলে যন্ত্ৰণাদায়ক শাস্তি ভয় কৰে আমি সিহঁতৰ বাবে তাত এটা নিদৰ্শন থৈ আহিছো।
وفي موسى إذ أرسلناه إلى فرعون بسلطان مبين
আৰু মুছাৰ কাহিনীটো আছে নিদৰ্শন, যেতিয়া আমি তেওঁক সুস্পষ্ট প্ৰমাণ সহ ফিৰাউনৰ ওচৰলৈ পঠিয়াইছিলো।
فَتَوَلَّى بِرُكْنِهِ وَقَالَ سَاحِرٌ أَوْ مَجْنُونٌ
কিন্তু সি ক্ষমতাৰ অহংকাৰত মুখ ঘূৰাই লৈছিল আৰু কৈছিল, এওঁ হৈছে এজন সুদক্ষ যাদুকৰ নহলে উন্মাদ।
فأخذناه وجنوده فنبذناهم في اليم وهو مليم
ফলত আমি তাক আৰু তাৰ সেনাবাহিনীক শাস্তি বিহিছিল আৰু সিহঁতক সাগৰত নিক্ষেপ কৰিছিল আৰু সি আছিল তিৰস্কাৰ যোগ্য।
وفي عاد إذ أرسلنا عليهم الريح العقيم
আৰু নিদৰ্শন আছে আদ সম্প্ৰদায়ৰ ঘটনাটো স্মৰণ কৰা, যেতিয়া আমি সিহঁতৰ বিৰুদ্ধে অকল্যাণকৰ বতাহ প্ৰেৰণ কৰিছিলো।
মা তাযৰু মিন শাইইন আতাত আলাইহি ইল্লা জাআলাতহু কাররামিম
সেই বতাহ যাকে একোৱে এৰা নাছিল, যাৰ ওপৰেদি গৈছিল তাক চূৰ্ণ বিচূৰ্ণ কৰি গৈছিল।
وفي ثمود إذ قيل لهم تمتعوا حتى حين
আৰু নিদৰ্শন আছে সামুদ সম্প্ৰদায়ৰ ঘটনাটো, যেতিয়া সিহঁতক কোৱা হৈছিল এটা নিৰ্দিষ্ট সময়লৈকে তোমালোকে ভোগ কৰি লোৱা।
فعتوا عن أمر ربهم فأخذتهم الصاعقة وهم ينظرون
তথাপিও সিহঁতে সিহঁতৰ প্ৰতিপালকৰ আদেশ অমান্য কৰিলে, ফলত সিহঁত চাই থকা অৱস্থাতে সিহঁতক বজ্ৰপাতে ধৰিলে। ফলত সিহঁতে থিয় হবলৈকো সক্ষম নহল আৰু প্ৰতিৰোধ কৰিব নোৱাৰিলে।
وَقَوْمَ نُوحٍ مِّن قَبْلُ إِنَّهُمْ كَانُوا قَوْمًا فَاسِقِينَ
আৰু ধ্বংস কৰিছিলো ইয়াৰ আগত নুহৰ সম্প্ৰদায়ক। নিশ্চয় সিহঁত আছিল ফাচিক সম্প্ৰদায়।
والسماء بنيناها بأيد وإنا لموسعون
আৰু আমি আমাৰ ক্ষমতাৰ বলত আকাশ নিৰ্মাণ কৰিছো আৰু নিশ্চয় আমি মহা সম্প্ৰসাৰণকাৰী।
والأرض فرشناها فنعم الماهدون
আৰু আমি ভূমিখনক পাৰি দিছো চোৱাচোন আমি কিমান সুন্দৰ ব্যৱস্থাপনকাৰী।
وَمِن كُلِّ شَيْءٍ خَلَقْنَا زَوْجَيْنِ لَعَلَّكُمْ تَذَكَّرُونَ
আৰু আমি প্ৰতিটো বস্তু জোৰ জোৰকৈ সৃষ্টি কৰিছো যাতে তোমালোকে উপদেশ গ্ৰহণ কৰা।
فَفِرُّوا إِلَى اللَّهِ إِنِّي لَكُمْ مِنْهُ نَذِيرٌ مُبِينٌ
এতেকে তোমালোকে আল্লাহৰ ফালে ধাবিত হোৱা নিশ্চয় মই কেৱল তেওঁৰ ফালৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।
ওয়ালা তাজআলু মা আল্লাহি ইলাহান আখর ইন্নী লাকুম মিনহু নাযীরুম মুবীন
আৰু তোমালোকে আল্লাহৰ লগত আন কোনো ইলাহ নিৰ্ধাৰণ নকৰিবা নিশ্চয় মই তেওঁৰ ফালৰ পৰা এজন স্পষ্ট সতৰ্ককাৰীহে।
كذلك ما أتى الذين من قبلهم من رسول إلا قالوا ساحر أو مجنون
এইদৰে সিহঁতৰ পূৰ্ববৰ্তী সকলৰ ওচৰলৈ যেতিয়াই কোনো ৰাসূল আহিছে তেতিয়াই সিহঁতে কৈছে তেওঁ হৈছে এজন যাদুকৰ নহলে উন্মাদ।
أتواصوا به بل هم قوم طاغون
সিহঁতে ইজনে সিজনক এই বিষয়ে অচিয়ত কৰি গৈছে নেকি বৰং সিহঁত হৈছে সীমা লংঘনকাৰী সম্প্ৰদায়।
فتول عنهم فما أنت بملوم
এতেকে তুমি সিহঁতক উপেক্ষা কৰা তোমাৰ কোনো দুখ নহ'ব।
وذكر فإن الذكرى تنفع المؤمنين
আৰু তুমি উপদেশ দি থাকা কাৰণ নিশ্চয় উপদেশ মুমিনসকলৰ উপকাৰত আহে।
وما خلقت الجن والإنس إلا ليعبدون
আৰু মই জিন আৰু মানুহক কেৱল এই কাৰণেই সৃষ্টি কৰিছো যে সিহঁতে যেন কেৱল মোৰেই ইবাদত কৰে।
ما أريد منهم من رزق وما أريد أن يطعمون
মই সিহঁতৰ পৰা কোনো জীৱিকা নিবিচাৰো আৰু মই এইটো নিবিচাৰো যে সিহঁতে মোক খুৱাও।
إن الله هو الرزاق ذو القوة المتين
নিশ্চয় আল্লাহই জীৱিকা দাতা প্ৰবল শক্তিধৰ মহাপ্ৰক্ৰমশালী।
فَإِنَّ لِلَّذِينَ ظَلَمُوا ذَنُوبًا مِثْلَ ذَنُوبِ أَصْحَابِهِمْ فَلَا يَسْتَعْجِلُونَ
এতেকে সীমালংঘনকাৰীসকলৰ বাবে আছে সিহঁতৰ সমমতালম্বীসকলৰ দৰেই প্ৰাপ্য শাস্তি গতিকে সিহঁতে খৰখেদা কৰিব নালাগে।
فَوَيْلٌ لِّلَّذِينَ كَفَرُوا مِن يَوْمِهِمُ الَّذِي يُوعَدُونَ
যিসকলে কুফুরি কৰিছে সিহঁতৰ বাবে সেইদিনা ধ্বংস অনিবাৰ্য যি দিৱসটোৰ বিষয়ে সিহঁতক সতৰ্ক কৰা হৈছে।